পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণমাধ্যমৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত স্বাধীন, দায়িত্বশীল আৰু নিৰ্ভীক সংবাদ মাধ্যম গণতন্ত্ৰৰ অন্যতম মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ প্ৰেছ দিৱস উপলক্ষে সততা, নৈতিকতা আৰু জনসাধাৰণৰ আস্থা অটুট ৰাখি প্ৰকৃত তথ্যৰে ৰাইজক সজাগ আৰু শক্তিশালী কৰি তোলা সংবাদকৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। গুৱাহাটীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা হেমন্ত বৰা।
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আয়োজন কৰা হৈছে। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ তথ্য জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধ্ৰুৱজ্যোতি বৰা। ডঃ বৰাই বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান শীৰ্ষক বিষয়বস্তু ওপৰত ভাষণ প্ৰদান কৰিব। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি আন্তঃ সংবাদ প্ৰতিষ্ঠান কুইজ প্ৰতিযোগিতা এখনৰ আয়োজন কৰা হৈছে।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি শিৱসাগৰ জিলাত দুটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা সাংবাদিক সন্থাই চিত্ৰাংকন প্ৰতিযোগিতা আৰু শিৱসাগৰ প্ৰেছ ক্লাবে প্ৰয়াত সাংবাদিকসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। তিনিচুকীয়া জিলাতো বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠিত হ'ব। জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বাৰেকুৰিত দিনজোৰা কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আলোচনাৰ অনুষ্ঠান, সাংবাদিক আৰু উদ্যমী খেতিয়কক সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণো উপস্থিত থাকিব। এই কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক লেখক অমূল্য খাটনিয়াৰে ভুল তথ্যৰ বৰ্ধিত সৰবৰাহৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা ৰক্ষাৰ বিষয়ত বক্তৃতা আগবঢ়াব। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। উজনি অসমৰ বিভিন্ন জিলাত, বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভাননে বিভাগীয় যুটীয়া সচিব মনজিত বৰকাকতিৰ সৈতে কালি শিৱসাগৰ জিলাত উপস্থিত হৈ আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণ সন্দৰ্ভত বুজ লয়। আয়ুক্ত সচিবগৰাকীয়ে জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্ত তথা প্ৰশাসনিক বিষয়াবৰ্গৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয়। এই বৈঠকতে তেওঁ জিলাখনত এই ৰোগ নিয়ন্ত্ৰণৰ বাবে নীতি নিৰ্দেশনা প্ৰদান কৰে। জিলাখনৰ ক্ষতিগ্ৰস্ত গাহৰি পালকসকলৰ সৈতেও আয়ুক্ত সচিবগৰাকীয়ে মত বিনিময় কৰে। গোলাঘাট জিলাতো আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পাইছে। জনস্বাস্থ্য আৰু পশু স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত সকলো ৰাজ্যক প্ৰশাসনে সহযোগ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ ন্যায় আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতীক ভগৱান বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী কালি অসমৰ বিভিন্ন স্থানত ভিন ভিন কাৰ্যসূচীৰে উদযাপন কৰা হয়। লখিমপুৰ জিলা প্ৰশাসন আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত লখিমপুৰতো কালি এই দিৱস পালন কৰা হয়। জিলাখনৰ নাৰায়ণপুৰৰ বৰদেউৰী কলাক্ষেত্ৰত উদযাপন কৰা জনজাতীয় গৌৰৱ দিৱসত ভালেসংখ্যক লোক উপস্থিত থাকে। পুৱাৰ উজনি অসমৰ বাতৰি শুনিলে পৰৱৰ্তী বাতৰি 9 বজাত।